बनी। বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিচিত্ৰতাক ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি বুলি অভিহিত কৰিছে। সমগ্ৰ দেশত জনজাতীয় শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে 440খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। ভাৰত আৰু ছৌদি আৰৱে দ্বিপাক্ষিক ভিজা ৰেহাই চুক্তিত স্বাক্ষৰ কৰিছে। ছত্তীশগড়ত সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 3জন মাওবাদী নিহত হৈছে। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদত অনুষ্ঠিত হ'ব। বিচিত্ৰতা ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰকাশ কৰিছে। ত্ৰিদেশীয় ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত আজি ওমানৰ মাস্কটত প্ৰৱাসী ভাৰতীয় আৰু শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতীয়সকলৰ বাবে প্ৰতিটো দিনে নতুন ৰং, প্ৰতিটো ঋতু নতুন উৎসৱ আৰু প্ৰতিটো পৰম্পৰা নতুন অৱধাৰণাস্বৰূপ। এইবাবে ভাৰতীয়সকল যলৈকে যায় তেওঁলোকে সেই ঠাইৰ বিবিধতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আজি পুৱা ভাৰত ওমান ব্যৱসায় শীৰ্ষ সন্মিলনত ভাগ লয়। সন্মিলনত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত ওমান ব্যৱসায় শীৰ্ষ সন্মিলনে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন গতি আৰু দিশ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰীমোডীয়ে কয় যে ব্যৱসায় জগতৰ কাণ্ডাৰীসকল মাণ্ডৱী আৰু মাস্কাটক সংযুক্ত কৰা ঐতিহাসিক সামুদ্ৰিক ঐতিহ্যৰ উত্তৰাধিকাৰী। তেওঁ কয় যে সময়ৰ সোঁতৰ সৈতে ভাৰত আৰু ওমানৰ মাজত মৈত্ৰী বান্ধোন ক্ৰমাৎ শক্তিশালী হৈ উঠিছে।
मांडवी और मस्कत के बीच अरब सागर एक मजबूत ब्रिज बना है, एक ऐसा ब्रिज जिसने हमारे रिश्तों को मजबूत किया, कल्चर इकोनॉमी को ताकत दी। आज हम विश्वास के साथ कह सकते हैं कि समंदर की लहरें बदलती हैं, मौसम बदलते हैं, लेकिन भारत ओमान की दोस्ती हर मौसम में और मजबूत होती है और हर लहर के साथ नई ऊंचाई को छूती है।
দেশখনৰ সৈতে 70 বছৰৰ কূটনৈতিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আস্থা আৰু মিত্ৰতা দেশ দুখনৰ মাজৰ সম্পৰ্কৰ মূল ভেটি। এই সম্পৰ্ক সম্প্ৰতি উমৈহতীয়া ঐতিহ্যকেন্দ্ৰিক সমৃদ্ধিশালী ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে বুলি শ্ৰীমোডীয়ে মন্তব্য কৰে। সন্মিলনত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ দিনটোক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰত আৰু ওমানে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰিব। ইয়াৰ পূৰ্বে ওমানৰ বাণিজ্য মন্ত্ৰী কেইছ বিন মহম্মদ অল ইউছুফে ভাৰতীয় প্ৰতিনিধি দলক আদৰণি জনাই দেশ দুখনৰ মাজৰ শক্তিশালী ঐতিহাসিক সম্পৰ্ক আৰু ভৱিষ্যতৰ বিকাশৰ বাবে উমৈহতীয়া দৃষ্টিকোণৰ বিষয়ে আলোকপাত কৰে। সমগ্ৰ দেশতে জনজাতীয় শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে 440খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। লোকসভাৰ প্ৰশ্নকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে 728খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনত অনুমোদন দিছে। চৰকাৰে জনজাতীয় লোকসকলৰ বাবে ভালেমান কল্যাণমূলক কাৰ্যসূচী আৰম্ভ কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 63,000 জনজাতীয় গাঁৱৰ উন্নয়নৰ বাবে 80,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে চৰকাৰে ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰম্ভ কৰিছে। তদুপৰি বিশেষভাৱে পিছপৰা জনজাতীয় গোটসমূহৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী জনমন আঁচনি মুকলি কৰা হৈছে বুলি শ্ৰীওৰামে জানিবলৈ দিয়ে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশত বৰ্ধিত পথ দুৰ্ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ সংসদৰ সদস্যসকলক নিজ নিজ সমষ্টিসমূহত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বছৰি 5 লাখ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গড়ে 1,80,000 লোকৰ মৃত্যু হয়। তেওঁ কয় যে দুৰ্ঘটনাত 18-34 বছৰ বয়সৰ ভিতৰত 66% যুৱকৰ মৃত্যু হয়। পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰকাৰে 40,000 কোটি টকা ব্যয় সাপেক্ষে বিশেষ আঁচনি ৰূপায়ণ কৰিছে আৰু প্ৰায় 7,000 দুৰ্ঘটনাপ্ৰৱণ এলেকা মেৰামতি কৰা হৈছে বুলি শ্ৰীগাডকাৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে চলিত বৰ্ষৰ আৰম্ভণিতে মুকলি কৰা ৰাহবীৰ আঁচনিৰ অধীনত দুৰ্ঘটনাত পতিত লোকসকলক শীঘ্ৰে হাস্পতাললৈ নিয়াসকলক ৰাহাবীৰ সন্মান প্ৰদান কৰাৰ লগতে নগদ 25,000 টকা প্ৰদান কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে উন্নত এম্বুলেন্স সেৱাৰ সন্দৰ্ভত শ্ৰীগাডকাৰীয়ে কয় যে ৰাজ্যসমূহৰ সৈতে চুক্তিৰ জৰিয়তে দুৰ্ঘটনাস্থলীত 10 মিনিটৰ ভিতৰতে উপস্থিত হ'ব পৰাকৈ আধুনিক এম্বুলেন্স সেৱা প্ৰদান কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ছৌদি আৰবে ৰিয়াধত দ্বিপাক্ষিক ভিজা ৰেহাই চুক্তিত স্বাক্ষৰ কৰিছে। ছৌদি আৰবত থকা ভাৰতীয় ৰাষ্ট্ৰদূত সুহেল এজাজ খান আৰু ছৌদি আৰবৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰটকল পৰিক্ৰমা উপমন্ত্ৰী আব্দুল মজিদ বিন ৰাছিদ আল ছামৰিয়ে আজি এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত আনুষ্ঠানিক যাত্ৰা সুচল হ'ব আৰু ভাৰত ছৌদি আৰব কৌশলগত সহযোগিতা পৰিষদৰ অধীনত দ্বিপাক্ষিক আদান প্ৰদানৰ প্ৰসাৰ ঘটিব। এই চুক্তিৰ অধীনত দুয়ো দেশৰ কূটনীতিবিদ, বিশেষ আৰু আনুষ্ঠানিক পাছপৰ্ট ধাৰকসকলে হস্ৰকালীন ভিছা সম্পৰ্কীয় আৱশ্যকীয় নীতি নিয়মৰ পৰা ৰেহাই লাভ কৰিব। ছৌদি আৰবত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে দিয়া এটা বিবৃতিত উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাই এই চুক্তিৰ উদ্দেশ্য বুলি প্ৰকাশ কৰিছে। ভাৰতে 2029 চনৰ ভিতৰত নিজৰ প্ৰতিৰক্ষা উৎপাদন দুগুণ কৰি 3,00,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে প্ৰতিৰক্ষা উৎপাদনত ভাৰতৰ উল্লেখনীয় বিকাশ হৈছে আৰু সম্প্ৰতি এই উৎপাদন 1,50,000 কোটিলৈ বৃদ্ধি হৈছে। একেদৰে অহা 4 বছৰত প্ৰতিৰক্ষা ৰপ্তানি দুগুণ বৃদ্ধি হৈ 25,000 কোটিৰ পৰা 50,000 কোটি টকা হ'ব বুলি ডঃ মাণ্ডাভিয়াই প্ৰকাশ কৰে। ই গোলকীয় প্ৰতিৰক্ষা নেতৃত্বত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ভূমিকাক শক্তিশালী কৰিব বুলি তেওঁ উল্লেখ কৰে। ছত্তীশগড়ৰ সুকমা জিলাত আজি সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 3 মাওবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে জিলা সংৰক্ষিত বাহিনীৰ এটা দলে যোৱা নিশা সুকমা জিলাৰ কিষ্টাৰাম এলেকাত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছত অভিযান চলায়। আজি পুৱাৰ ভাগত ছিংগানা মাৰাগু অঞ্চলত সেনা আৰু মাওবাদীৰ মাজত গুলীয়াগুলী হয়। বৰ্তমানলৈকে সেই স্থানৰ পৰা 3 মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ অতিৰিক্ত দল নিয়োগ কৰা হৈছে আৰু সমগ্ৰ অঞ্চলটোত ব্যাপক অভিযান অব্যাহত আছে। পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ অংশ হিচাপে সংশ্লিষ্ট ব্যক্তিসকললৈ আজিৰে পৰা শুনানিৰ বাবে জাননী প্ৰেৰণ কৰা হ'ব। ভোটদাতাসকলে শুনানিৰ বাবে 7 দিন সময় লাভ কৰিব। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে অহা সপ্তাহৰ পৰা শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব। এমনেষ্টি ইণ্টাৰনেশ্যনেলে মুখ্য উপদেষ্টা প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অভিব্যক্তিৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এই মাহত সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সাংবাদিক অনিছ আলমগীৰক ততালিকে মোকলাই দিবলৈ আহ্বান জনাইছে। এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ আঞ্চলিক গৱেষক ৰিহাব মাছুৰে প্ৰকাশ কৰা মতে সামাজিক মাধ্যম আৰু মূলসূঁতিৰ সংবাদ মঞ্চৰ যোগেদি আৱামী লীগক সমৰ্থন কৰাৰ অভিযোগত আলমগীৰক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাটোৱে অন্তৱৰ্তীকালীন চৰকাৰক অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ অধীনত নিজৰ দায়িত্ব পালন কৰিবলৈ কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই কৃত্ৰিম বুদ্ধিমত্তা আৰু অৰ্ধপৰিবাহী খণ্ডৰ যোগান শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য কৰে বুলি দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপমন্ত্ৰী জেকব হেলবাৰ্গে প্ৰকাশ কৰিছে। ৱাশ্বিংটনত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উপমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অহা ফেব্ৰুৱাৰীত হ'বলগীয়া ভাৰত কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত চলি থকা বাণিজ্য ব্যৱস্থা সম্পৰ্কীয় আলোচনা আৰু যোগান শৃংখলাৰ সুৰক্ষা বিষয়ক আলোচনা সম্পূৰ্ণৰূপে সুকীয়া বিষয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত 4ৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবাৰো পৰ্যবেক্ষণৰ অন্তত কম পোহৰৰ বাবে খেলখন পৰিত্যক্ত ঘোষণা কৰে। ভাৰত শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচিত্ৰতাক ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি বুলি অভিহিত কৰিছে। সমগ্ৰ দেশত জনজাতীয় শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে 440খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। ভাৰত আৰু ছৌদি আৰবে দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ কৰিছে। ছত্তীশগড়ত সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 3 মাওবাদী নিহত হৈছে আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।